আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমে 2030 চনৰ ভিতৰত 3000 মেগাৱাট নিকা শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে বুলি দক্ষিণ কোৰিয়াৰ মন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত অংশ লৈ মন্ত্ৰী অশোক সিংহলৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্ৰণ, ফেডাৰেটেড ষ্টেটছ অব মাইক্ৰনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ প্ৰশংসা, দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সোণাপুৰত আৰক্ষীৰ অভিযানত প্ৰায় 3 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ, আৰু কলকাতাৰ ইডেন গাৰ্ডেনছত আজি 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। অসমে 2030 চনৰ ভিতৰত 3000 মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বিভিন্ন দিশ আৰু অসম তথা কোৰিয়াৰ ষ্টাৰ্টআপ গোটসমূহৰ মাজত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। পাছত তেওঁ দক্ষিণ কোৰিয়াৰ ছিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ' ষ্টাৰ্টআপ চৌহদো পৰিদৰ্শন কৰে। ডঃ শৰ্মাই লগতে ছেমিকণ্ডাক্টৰ আৰু LED প্ৰযুক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠান ছিউল ভিঅ'ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুকক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নতুনকৈ গঢ়ি উঠা ছেমি কণ্ডাক্টৰ খণ্ডত যোগদান কৰিবলৈ আহান জনায়। দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি জাপানলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে তেওঁৰ কোৰিয়া ভ্ৰমণ ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰিছে। জাপান ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে কালি বেংগালুৰুত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্ৰণ জনায়। এই সন্মিলনত মন্ত্ৰী সিংহলে 200তকৈও অধিক বিনিয়োগকাৰী, ব্যৱসায়িক নেতা, নীতি প্ৰণেতা আৰু ঔদ্যোগিক বিশেষজ্ঞৰ সৈতে ৰাজ্যখনৰ সাম্প্ৰতিক ব্যৱসায়ৰ অনুকূল পৰিৱেশ সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে অসম, দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ স্বৰূপ হোৱা হেতুকে বিনিয়োগৰ ক্ষেত্ৰত কৌশলগত স্থান বুলি তেওঁলোকক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনক অৰ্থনৈতিক উন্নয়নৰ শক্তিৰ ভঁৰাল বুলিও অভিহিত কৰে। তেওঁ কয় যে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 2013-14 বৰ্ষৰ 29 বিলিয়ন ডলাৰৰ পৰা 2023-24 বৰ্ষত 68.7 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী বৰ্ষত এই পৰিমাণ 85.8 বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে। আন্তঃগাঁথনি উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগী সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে। মন্ত্ৰী শ্ৰীসিংহলে আমাৰ ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, 7খনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু 3টাকৈ ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰই সমৃদ্ধ কৰা বহনক্ষম পৰ্যটনৰ প্ৰতি দায়বদ্ধতাৰ কথাও ভাষণত উল্লেখ কৰে। তেওঁ লগতে চৰকাৰে বিনিয়োগকাৰীসকলক বিনিয়োগৰ বাবে সুচল পৰিৱেশ দিবলৈ সৰ্বতোপ্ৰকাৰে ব্যৱস্থা লৈছে বুলিও উল্লেখ কৰে। পশ্চিম প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফেডাৰেটেড ষ্টেটছ অব মাইক্ৰনেছিয়া চমুকৈ FSM ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গণৰাজ্যখনৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা অভ্যৰ্থনাত অংশ লৈ অসমৰ বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ বিষয়ে উল্লেখ কৰে। কেন্দ্ৰীয় হস্ততাঁত বস্ত্ৰ দপ্তৰৰো ৰাজ্যমন্ত্ৰীগৰাকীয়ে বড়ো জনগোষ্ঠীৰ আৰনাইখনৰ ঐতিহ্যৰ বিষয়ে তেওঁলোকক অৱগত কৰে।
A community, very cultured community of India, Northeast India. They are Boru community. They use this piece of cloth as a symbol of love and respect. It is a purely handloom. And earlier, during the days of wars, they used to use this as a belt. But now, after each present century, they use it as a scarf. So it's hand-woven. And earlier during the wars, the women had to weave it overnight and to present to their spouses. So now, there is no war. They may take 3-4 days. Thing is that this Arunai of our Boru community is hand-woven. And for the last centuries, we are considering it to be a symbol of love and affection. So I see the mission of His Excellency, the President, to present it to you, the Governor, and our Vice President and Speaker. So may I?
Of course. Yes.
ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে এফ এছ এমৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ লগতে দেশখনৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হৈ ভাৰতবৰ্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ বিভিন্ন পন্থা সম্পৰ্কে আলোচনা কৰে। বিশাল জলকালিৰ এই গুৰুত্বপূৰ্ণ দেশখনে ভাৰতৰ ইতিহাস আৰু ঐতিহ্যৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান আৰু শ্ৰদ্ধাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। অসমৰ চাহবাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি 354খন চাহবাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহবাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰত এই চুক্তি স্বাক্ষৰ কৰিব। এই স্বাস্থ্য প্ৰতিষ্ঠানসমূহত পৰ্যাপ্ত ঔষধ, ৰোগ চিনাক্তকৰণৰ সা সুবিধাৰ লগতে অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহ ৰখা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত সামূহিক স্বাস্থ্য বিষয়াসকলে চাহবাগিচা চিকিৎসালয়ৰ চিকিৎসা বিষয়াসকলৰ সহযোগত সেই অঞ্চলৰ বাসিন্দাসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱস্থা কৰিব। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সোণাপুৰৰ বেকাৰডুবাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই প্ৰায় 3 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা গাঁওখনৰ নূৰ ইছলাম নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰইন জব্দ কৰে। এই অভিযানৰ দায়িত্বত থকা হাতশিঙিমাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
হিৰইন চিজাৰ হৈছে আৰু এজনক এপ্ৰেহেণ্ড কৰিছোঁ আমি। ইনফৰ্মেশ্যন আছিলে মানে আপোনাৰ এই বেলেগ ষ্টেটৰ পৰা আনি এইটো কনচিল কৰিছে, মণিপুৰৰ পৰা লৈ আহিছে বুলি গম পাইছিলোঁ। হিৰইনটো আমি চাৰ্জ কৰিছোঁ, চাৰ্জ কৰোঁতে এইটো চিলিঙত পাইছোঁ আমি 23 সফ্টকেছ পাইছোঁ। মাৰ্কেট ভেলিউ 2 crore to 3 crore ভিতৰত হ'ব লাগে, 252 grams আছে। মানুহ এজন পাইছোঁ, থাকিব এইটো ওলাব ইনভেষ্টিগেশ্যন। এইটোতো আমাৰ মানে ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে আমাক গভৰ্ণমেণ্টৰ পাছ আমাৰ ফালৰ পৰা, আৰু আমি ফ'ল' কৰি আছোঁ আমি আৰু এইটো চলি থাকিব, এইটো কণ্টিনিউছ প্ৰচেছ হয়।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ 5,360খন বিদ্যালয়ৰ 4,74,000ৰো অধিক শিক্ষাৰ্থীৰ বহিৰ মূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গুৰা ব্ৰহ্মই কালি জিলাখনৰ বৰবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবজাৰ কস্তুৰবা বালিকা বিদ্যালয় আৰু চাৰাগাঁও মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ মাছপাৰা প্ৰাথমিক বিদ্যালয় আৰু পি এম শ্ৰী বি চি মেমৰিয়েল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো অংশ লয়। মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ দুখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বহিৰ মূল্যায়নত অংশ লয়। একেদৰে মন্ত্ৰী নন্দিতা গাৰলুচাই পশ্চিম কাৰ্বি আংলং জিলাত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা 30জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত স্থাপন কৰে। ভকত বৈষ্ণৱৰ নাম প্ৰসংগ, গায়ন বায়ন, খোলতালৰ ধ্বনিৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অহা 29 জানুৱাৰীত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত সত্ৰখনৰ 40গৰাকী বৈষ্ণৱে কুম্ভমেলালৈ যাত্ৰা কৰিব। দলটোৱে শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় নাট পৰিৱেশন কৰিব। নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আজিৰে পৰা অহা 3 দিনৰ বাবে দৈনিক 6 ঘণ্টা গধুৰ যান বাহন, ট্ৰাক, বাছ আদিৰ চলাচল বন্ধ থাকিব। পুৱা 4 বজাৰ পৰা 10 বজালৈ নুমলীগড় জাহাজঘাটৰ পৰা এন আৰ এললৈ বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনাৰ সময়ত হ'ব পৰা যানজট আৰু জনসাধাৰণৰ অসুবিধাৰ প্ৰতি দৃষ্টি ৰাখি এই পথছোৱা বন্ধ ৰখা হ'ব। গোলাঘাট জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে এন আৰ এল কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিকল্প পথ হিচাপে গধুৰ যান বাহনসমূহে গোলাঘাটৰ পৰা ধুদৰালি আৰু দেৰগাঁও হৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিব পাৰিব। সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাটবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্চলটোৰ প্ৰতিনিধিসকলে এই অনুষ্ঠানত অংশ লৈছে। কালি পুৱা মহোৎসৱৰ তোৰণ উদ্বোধনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা 17 জানুৱাৰীৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত অনুষ্ঠিত শিল্পগ্ৰাম মহোৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অংশ হিচাপে কালাৰ্ছ অৱ ইণ্ডিয়া শীৰ্ষক বাৰেৰহণীয়া লোক পৰম্পৰাগত নৃত্য গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মহোৎসৱৰ 5টা দিনৰ কাৰ্যসূচীত পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীত নৃত্যৰ সমাহাৰ হয়। এই অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূবৰ 8 ৰাজ্য আৰু দেশৰ 14 ৰাজ্যৰ লোক সাংস্কৃতিক দলৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক নিৰূপমা বৰঠাকুৰৰ সৈতে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়ে ডনাল্ড ট্ৰাম্পে স্বাক্ষৰ কৰা এক ডজন এক্সিকিউটিভ অৰ্ডাৰে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ভাৰতকে ধৰি ব্ৰিক্ছ ৰাষ্ট্ৰসমূহক মুকলিকৈ ভাবুকি দিয়াৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। ট্ৰাম্পৰ ঘোষণাৰ পাছতেই এটা দিনতেই বিনিয়োগকাৰীয়ে 5,00,000 কোটি টকা হেৰুওৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। শক্তি বিভাগে 3টা পৰ্যায়ত মাচুল সংগ্ৰহ কৰাৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি আমাৰ অসম কাকতে অন্যতম প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিদ্যুতৰ মাচুল বৃদ্ধিৰ কোনো সম্ভাৱনা নাই বুলি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ঘোষণা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়াৰ উদ্যোগ মন্ত্ৰী ইয়ং জুৰ সৈতে বৈঠকত মিলিত হৈ দেশখনৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ লগতে ষ্টাৰ্টআপ গোটসমূহৰ মাজত সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতখনে শিক্ষকৰ বদলিৰ পৰ্টেল পুনৰ মুকলি কৰাৰ লগতে চাকৰি কৰি থকা সময়ত প্ৰাণ হেৰুওৱা 11গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পৰিয়াললৈ 5,00,000 টকা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰা ঘোষণাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ওড়িশা ছত্তীশগড় সীমান্তত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও 20জন মাওবাদী নিহত হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতখনে কিছুদিন পূৰ্বে ডিব্ৰুগড়ত HMPVত এটি শিশু আক্ৰান্ত হোৱাৰ পাছত পুনৰ গুৱাহাটীত এই ভাইৰাছত এগৰাকী বয়োজ্যেষ্ঠ মহিলা আক্ৰান্ত হোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে কয়লাৰ অবৈধ খনন ধোৱাচাঙত বিপি কটকী আয়োগৰ প্ৰতিবেদন এই শিৰোনামৰ এটা বাতৰিক অন্যতম প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতখনে আছামিজ নাম প্ৰসংগ ৰিজনেটছ ইন মহাকুম্ভ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গাৰ্ডেনছত আজি অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে 5খন T20 আৰু 3খন এদিনীয়া খেল খেলিব। প্ৰবীণ পেচ বলাৰ মহম্মদ স্বামীয়ে ভাৰতীয় দলৰ হৈ দীৰ্ঘদিনৰ বিৰতিৰ পাছত এই শৃংখলাত ভাগ ল'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে 2 ফেব্ৰুৱাৰীত মুম্বাইত চূড়ান্ত T20 খেলত ভাগ ল'ব। T20 শৃংখলাৰ পিছত 6 ফেব্ৰুৱাৰীৰ পৰা দুয়োখন দেশৰ মাজত এদিনীয়া শৃংখলা অনুষ্ঠিত হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া কুঁৱলীয়ে আৱৰি ৰাখিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি ৰাখিব যদিও দিনৰ ভাগলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 26.1 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 15 ডিগ্ৰী চেলছিয়াছ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি পুৱা 9:15 প্ৰভাতী তৰংগ অনুষ্ঠানত পথ সুৰক্ষা বিষয়ক এটি বিশেষ আলোচনা প্ৰচাৰ কৰিব। এই পোনপটীয়া অনুষ্ঠানত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ প্ৰাক্তন সচিব দ্বিজেন দাস উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অসমে 2030 চনৰ ভিতৰত 3,000 মেগাৱাট নিকা শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে বুলি দক্ষিণ কোৰিয়াৰ এগৰাকী মন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত অংশ লৈ মন্ত্ৰী অশোক সিংহলৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্ৰণ। ফেডাৰেটেড ষ্টেটছ অব মাইক্ৰনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ, বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ প্ৰশংসা। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সোণাপুৰত আৰক্ষীৰ অভিযানত প্ৰায় 3 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ আৰু কলকাতাৰ ইডেন গাৰ্ডেনছত আজি 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত।